October 28th
morning. हम लोग का दो दिन अच्छी तरह से निर्विघ्न रूप से परिक्रमा हुई. हम लोगों को आरती में देरी हो जाती है. 6 बजे तक हम चाहते हैं कि हम लोगों का पाठ आरंभ हो, इसलिए कीर्तन करने वाले तुम दोनों तीनों आदमी सवेरे 6 बजे के पहले तक जितना कीर्तन है समाप्त हो जाए, और 6 बजे से हम आरंभ करें तो कुछ हो, नहीं तो अभी 6:30 बज गया, 7 बजे बस चला जाए तब तो पाठ कुछ नहीं होगा. इसलिए अंतत एक घंटा होना चाहिए. एखनी हमारा नंद नाटक और राधा कृपा कटाक्ष इत्यादि नमामि स्वर एखन स्तव यही मासे के इस स्तोत्र गुली पाठ करा गया. श्रीमती राधिका सहजे प्रसन्न हुई. मखेश्वरी क्रियेश्वरी सुधेश्वरी सुरेश्वरी तेवेई भारतेश्वरी प्रमाण सासुनेश्वरी रमेश्वरी क्षमेश्वरी प्रमोद काननेश्वरी प्रजेश्वरी प्रजादिपे
राधिके नमस्ते.
राधिका के जतो ईश्वरी ब्रह्मा जे पत्नी लक्ष्मी जी और के बर प्रदान करें और बरे प्रदान करें ताके शेष रमेश्वरी क्षमेश्वरी क्षमा ईश्वरी क्षमेश्वरी वृंदावनेरी ईश्वरी के नमस्कार. इति मद्भुतम तमम निशम्य बांधुनंदिनी करो कुसंत तम जनम कृपा कटाक्ष भाजन भवे तदैव संचित त्रिरूप कर्म नाशनम भवे तदा भजेंद्र सूनु. तार जब ये समस्त बंधन दूर हो जाए ये स्तोत्र पाठ आज कृष्ण मंडले के कृष्ण मंडल की गोपी मंडल गोपी मंडले प्रवेश है तो उत्तम श्लोक बोली. नमामि नंद नंदनम नंद नंद नाष्टकम पठे जयान्वित तरे भवा विदुस्तरम भवे जल देवताओं कम न एटी यदि राधा दामोदर मासे के हमारे पति दिन करे এই জন্য কীর্তনের পূর্বে আসলে এইসব স্তব স্তোত্র হলে শ্রীমতী রাধিকা প্রসন্ন হয়ে গিয়ে এই মাসেতে অল্পেতে প্রসন্ন হয়ে নিজের দাস্য প্রদান করে. অতএব আপনার বিলম্ব না করে দিয়ে কীর্তনের পূর্বে আসলে এই স্তব স্তোত্র ইত্যাদি সব পাঠ শুনতে পারবেন আপ বন্দনা করবেন. কালকে আমি যশোদা দেবী বলেছিলাম যে যোগীরা তপস্যার দ্বারা মনকে একদম নির্মল করলেও কৃষ্ণের পাঁচ পদ্মকে ধ্যানে তো উপায় না জ্ঞানী করে. আর যশোদা মা কৃষ্ণ থেকে তীব্র গতিতে দৌড়ে তাকে ফরক পেয়েছে. কাল যেমন জরাসন্ধ কেউ তাকে ধরতে পারবে স্পর্শ করতে পারবে. আর এইরকম ষড়ৈশ্বর্যপূর্ণ ভগবান সর্বশক্তিমান তাকে ধরে ফেলবে. এই হচ্ছে প্রেম. প্রেমের দ্বারা তাকে বসি ধরে কি করলে এক হাতে তাহার ধান ধরছে আর অন্য হাতে লাঠি মারি মা ছেলে পরব্রহ্মকে যাতে কে সত্যের সত্য যোনি কৃষ্ণ আর তাহা খুঁজে মারিত নাকে বদমাস ছেলে দুষ্টি ছেলে আর কৃষ্ণ মায়ের ভয়েতে অত্যন্ত ভীত হয়েছে। যদি বলো যে সে উত্তর লীলা করছেন কুন্তী দেবী বলছেন যে সে তুমি সত্যি সত্যি দেখলাম যে যশোদা মায়ের ভয়েতে ভীত হয়েছে এটা তোমার দেখাওটি নয় লীলা নয় তুমি যথার্থতি মাতা ভয়েতে ভীত হয়েছে আর সে লাঠি নিয়ে তোমাকে মারবার জন্য চড়বার জন্য ব্যবস্থা হচ্ছে এই জন্য বলছেন নন্দা কি মাতুরু ব্রহ্মণ স্বয়েব এব মহোদয়ম যশোদা চ মহাভাগা ও নন্দ বাবা কি করেছিলেন যে কৃষ্ণ তার যুক্তি নিয়ে মাথা পর নিয়ে ঢেই ঢেই করে নাচে আর যশোদা মা এই বিশ্ব ব্রহ্মাণ্ডের প্রভু তাকে স্তনপান করছেন লাঠি দেখাচ্ছেন যে পারব আর কৃষ্ণ ভয়েতে ভীত হয়ে রুদন্তম হোক নেত্র যুগতম বৃজন্ত করম ভোজ যুগ্মেন সাতম কলে ভূ শ্বাস কম্প ত্রে কান্ত চিত গৃহ দাম ও দরত ও